Iya, Akahbani. Bateri kuisu, ongkur jadi hormai. Itu perhatian bateri kumuhul. Perdana Menteri Narendra Modi Jordan Raja Ditya Abdullah aru Saudi Arabia Perdana Menteri Mohammed bin Salman Rafite Pashchim Asia Hampori Porisiti Bikhoye Alochona Kore America Hojogot Iran 24 Khon Porihot Kheponostore Akraman Chola Boli Israel Baikhona Bahinie Prokash Korise Sarkare Pashchim Asia Hampori Porisiti Nirontor Rekhor Kori Ase Boli Petroleum aru Prakritik Gas Mantri Hardeep Singh Puriye Montobyo Korise Aru Birminghamot All England Badminton Championshipot Aji Bharote Obhijan Arambho Koribo এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে বাৰ্তালাপ কৰি অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ গভীৰ উদ্বেগ প্ৰকাশ কৰে শ্ৰীমোদীয়ে শান্তি নিৰাপত্তা আৰু জৰ্ডানৰ জনসাধাৰণৰ মংগলৰ বাবে ভাৰতৰ সমৰ্থন পুনৰ দৃঢ় কৰে সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে কয় যে এই কঠিন সময়ত জৰ্ডানৰ ভাৰতীয় সম্প্ৰদায়ৰ যত্ন লোৱাৰ বাবে ৰজাক তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে পেট্রোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে চৰকাৰে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ কৰি আছে সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীপুৰীয়ে কয় যে দেশত প্ৰধান পেট্ৰলিয়াম সামগ্ৰীৰ উপলব্ধতা আৰু বেখাদ্যতা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হ'ব মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে তেওঁ মন্ত্ৰালয় আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে খাৰুৱা তেল এল পি জি আৰু অন্যান্য পেট্ৰলিয়াম সামগ্ৰীৰ যোগানৰ পৰিস্থিতি পৰ্যালোচনা কৰে আমেৰিকাৰ সহযোগত ইৰাণৰ 31খন প্ৰদেশৰ প্ৰায় 24খনত 1200ৰো অধিক ক্ষেপণাস্ত্ৰৰ আক্ৰমণ চলোৱা বুলি ইজৰাইলৰ বায়ুসেনা বাহিনীয়ে প্ৰকাশ কৰিছে বাহৰেইন ইৰাক জৰ্ডান কুৱেইট ওমান কাটাৰ ছৌদি আৰৱ আৰু সংযুক্ত আৰৱ আমিৰীয় ৰাষ্ট্ৰকে ধৰি 9খন ৰাষ্ট্ৰত ইৰাণে আক্ৰমণ কৰিছে আমেৰিকা ইজৰাইলৰ যৌথ আক্ৰমণত ইৰাণৰ 555জনৰো অধিক লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে ইয়াৰে মাজত মিনাবঞ্চলৰ এখন বালিকা প্ৰাথমিক বিদ্যালয়ত 180টি শিশুৰ মৃত্যুৰ কাৰক হোৱা আক্ৰমণ সবাতোকৈ ভয়াৱহ বুলি বিবেচিত হৈছে ইৰাণৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ পত্নীৰো এই আক্ৰমণত মৃত্যু হৈছে ইপিনে ইজৰাইলত ইৰাণৰ মিছাইল আক্ৰমণত বেইট ছেমিছৰ 9জন লোকৰ মৃত্যু আৰু 20জনৰো অধিক আঘাতপ্ৰাপ্ত হৈছে ইপিনে কুৱেইটত ইৰাণৰ আক্ৰমণত আমেৰিকাৰ 4জন সেনাৰ মৃত্যু আৰু 5জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কুৱেইট আন্তৰ্জাতিক বিমানবন্দৰটো ড্ৰোন আক্ৰমণত এজনৰ মৃত্যু আৰু 32জনৰো অধিক লোক আহত হোৱাৰ খবৰ আহিছে লেবাননত হিজবুল্লাহ চলোৱা আক্ৰমণৰ পাছতে ইজৰাইলে দিয়া প্ৰত্যুত্তৰত কমেও 52জনৰ মৃত্যু হোৱাৰ উপৰি 154জন আঘাতপ্ৰাপ্ত হৈছে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি মধ্যপ্ৰাচ্যত হোৱা মিছাইল আৰু ড্ৰোন আক্ৰমণত দেশখনৰ 2জন লোকৰ মৃত্যু আৰু আন 7জন লোক আহত হৈছে সংযুক্ত আৰৱ আমিৰীয় ৰাষ্ট্ৰত এজন পাকিস্তানীকে ধৰি 3জন লোকৰ মৃত্যু আৰু প্ৰায় 60জন আঘাতপ্ৰাপ্ত হোৱাৰ বাতৰি পোৱা গৈছে উল্লেখযোগ্য যে পশ্চিম এছিয়া আৰু মধ্যপ্ৰাচ্যৰ দেশসমূহৰ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ইতিমধ্যে প্ৰকাশ কৰিছে আমেৰিকাৰ সেনাই আটাইতকৈ ভয়ংকৰ প্ৰহাৰ কৰিবলৈ এতিয়াও বাকী আছে বুলি আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ' মন্তব্য কৰিছে উদ্দেশ্য পূৰণ হোৱালৈকে আমেৰিকাই ইৰাণৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখিব বুলিও তেওঁ স্পষ্ট কৰে ইপিনে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও একেটা সুৰতে তথা মধ্যপ্ৰাচ্যত এই যুদ্ধ অব্যাহত থকাৰ ইংগিত দি মন্তব্য কৰিছে যে আতংকৰ কাৰণৰূপে থিয় দিয়াৰ ক্ষমতা হেৰুৱাই নেপোলালৈকে ইৰাণৰ বিৰুদ্ধে আমেৰিকাই আক্ৰমণ চলাই যাব শনিবাৰে আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণ আৰম্ভ হোৱাৰ পাছত প্ৰথমবাৰলৈ ৰাজহুৱা অনুষ্ঠানত কৰা মন্তব্যত ট্ৰাম্পে এই কথা সদৰি কৰে ট্ৰাম্পে লগতে কয় যে ইৰাণৰ মিছাইলৰ শক্তিক সম্পূৰ্ণ ধ্বংস কৰিবলৈ আমেৰিকা বদ্ধপৰিকৰ কাশ্মীৰ উপত্যকাত আইন শৃংখলা বৰ্তাই ৰাখি শান্তিপূৰ্ণ পৰিৱেশ সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে কালি আৰু আজি চৰকাৰী বেচৰকাৰী সকলোবোৰ শিক্ষানুষ্ঠান বন্ধ ৰখা হৈছে কাশ্মীৰ বিশ্ববিদ্যালয় আৰু ইছলামিক ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনলজিও নতুন অধিসূচনা জাৰি নকৰালৈকে পৰীক্ষাসমূহ স্থগিত ৰাখিছে স্পৰ্শকাতৰ অঞ্চলসমূহত অতিৰিক্ত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰি সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে ব্যক্তিগত পৰিবহণ ব্যৱস্থাৰ সামান্যভাৱে অব্যাহত ৰাখি ৰাজ্যিক পৰিবহণ ব্যৱস্থা প্ৰায় নিষিদ্ধ কৰা হৈছে উল্লেখযোগ্য যে ইৰাণত আমেৰিকা ইজৰাইলৰ বোমা বিস্ফোৰণৰ ফলস্বৰূপে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ ছৈয়দ আলী খামেনেইৰ মৃত্যু হোৱাক লৈ অব্যাহত থকা ব্যাপক প্ৰতিবাদৰ পাছত কাশ্মীৰৰ বিভিন্ন অঞ্চলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে ইতিমধ্যে শ্ৰীনগৰ আৰু কাশ্মীৰ অঞ্চলত বিশেষকৈ ছিয়া মুছলমান অধ্যুষিত ডাউনটাউন অঞ্চলক স্পৰ্শকাতৰ বিবেচনা কৰি অধিক নিৰাপত্তাৰক্ষী মোতায়নৰ ব্যৱস্থা কৰা হৈছে। পঞ্জাব চৰকাৰে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত অব্যাহত সংঘাতৰ পৰিপ্ৰেক্ষিতত মধ্য এছিয়া আৰু মধ্যপ্ৰাচ্যত আবদ্ধ হৈ পৰা পঞ্জাবৰ নাগৰিকসকলৰ বাবে 24 ঘণ্টীয়া হেল্পলাইন সেৱাৰ ঘোষণা কৰিছে। এই সেৱাই পৰামৰ্শ, তথ্য তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগকে ধৰি প্ৰয়োজনীয় প্ৰতিটো দিশ সামৰি ল'ব। ভাৰতৰ পৰা কোনো লোকে সহায় বিচাৰিলে 1100 নম্বৰত আৰু বিদেশৰ পৰা 01722260042 আৰু 01722260043 নম্বৰত যোগাযোগ কৰিব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া কণ্টেক্ট বাণিজ্যিক বিৰতি।
হেৰা, তুমি কত আছা? এই গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
এই হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলিয়ে থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ?
আগতে দৰজা খিৰিকিবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ইছ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনাৰ
সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ, খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
পশ্চিম এছিয়াত অব্যাহত থকা পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰৱৰ ৰজা তথা প্ৰধানমন্ত্ৰী মহম্মদ বিন চলমানৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰে। শ্ৰীমোদীয়ে ছৌদি আৰৱৰ অলপতে হোৱা আক্ৰমণক গৰিহণা দি এয়া সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে প্ৰকাশ কৰিছে যে দুয়োপক্ষই আঞ্চলিক শান্তি তথা স্থিৰতাৰ পূৰ্ব পৰিৱেশ শীঘ্ৰে উভতাই অনাত একমত। অস্থিৰ এই সময়ছোৱাত তাত থকা ভাৰতীয় লোকসকলৰ যত্ন লোৱাৰ বাবে শ্ৰীমোদীয়ে মহম্মদ বিন চলমানক ধন্যবাদ জনায়। শ্ৰীমোদীয়ে লগতে বাহৰেইনৰ ৰজা হামাদ বিন ইছা অল খালিফাৰ সৈতেও টেলিফোনত বাৰ্তালাপত মিলিত হয়। বাহৰেইনত হোৱা আক্ৰমণক গৰিহণা দি বিপদৰ এই সময়ছোৱাত ভাৰত তেওঁলোকৰ কাষত থকা বুলি শ্ৰীমোদীয়ে আশ্বাস দিয়ে। শ্ৰীমোদীয়ে লগতে বাহৰেইনৰ ৰজাক ভাৰতীয় লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৰ বাবে ধন্যবাদ জনায়। পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ চৰকাৰৰ অপশাসনৰ বাবে ৰাজ্যখনৰ নাগৰিকসকলে পৰিৱৰ্তনৰ আশা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে মন্তব্য কৰিছে। কালি পশ্চিমবংগৰ 24 পৰগনা ৰায়দিঘিৰ পৰা ৰাজ্যখনত বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভ কৰি তেওঁ এই মন্তব্য কৰে। মমতা বেনাৰ্জীৰ উপৰিও তৃণমূল কংগ্ৰেছৰ নেতাসকলক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ কয় যে পশ্চিমবংগত অভিষেক বেনাৰ্জীক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে পৰিচয় কৰাই দিবলৈ চেষ্টা চলাই থকা হৈছে। দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি শ্ৰীশ্বাহে কয় যে বৰ্তমানৰ চৰকাৰখনে উন্নয়নক একাহৰীয়া কৰিছে। বিজেপিৰ চৰকাৰ আহিলে পশ্চিমবংগৰ পৰা অবৈধ প্ৰব্ৰজনকাৰীসকলক বিদায় দিয়া হ'ব বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। ৰাজ্যখনৰ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি ৰাজ্যখনৰ 9টাকৈ স্থানত এই পৰিৱৰ্তন যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কালি নতুন দিল্লীৰ জেনেৰেল পুল অফিচত থকা নেতাজী নগৰত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নতুন কাৰ্যালয় উদ্বোধন কৰে। ডঃ মাণ্ডাভিয়াই মন্ত্ৰালয়ৰ বিষয়া কৰ্মচাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে। বাৰ্মিংহামত আজি হ'বলগীয়া 2026 বৰ্ষৰ অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতে নিজৰ অভিযান আৰম্ভ কৰিব, য'ত 5টা শাখাতে 12জনীয়া দলে অংশগ্ৰহণ কৰিছে। আমেৰিকা ইৰাণৰ সংঘাতৰ মাজতে উপসাগৰীয় আকাশমাৰ্গ বন্ধ হোৱাৰ ফলত ডুবাইত আবদ্ধ হৈ পৰাৰ বাবে দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব। পুৰুষৰ একক শাখাত লক্ষ্য সেনে প্ৰথম ৰাউণ্ডত বিশ্বৰ 1নং আৰু ডিফেণ্ডিং চেম্পিয়ন চীনৰ চি ইউ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্রধানমন্ত্রী নরেন্দ্র মোদী, জর্ডানের রাজা দ্বিতীয় আবদুল্লাহ, সৌদি আরবের প্রধানমন্ত্রী মোহাম্মদ বিন সালমান আর বাহরাইনের রাজা হামাদ বিন ইসা অল খলিফার সঙ্গে পৃথকে পশ্চিম এশিয়ার সাম্প্রতিক পরিস্থিতির বিষয়ে আলোচনা করে। আমেরিকার সহযোগত ইরানের 24খন প্রদেশত ক্ষেপণাস্ত্রের আক্রমণ চলা বলে ইসরায়েলের বায়ুসেনা বাহিনীয়ে প্রকাশ করেছে। সরকার পশ্চিম এশিয়ার সাম্প্রতিক পরিস্থিতিক নিরীক্ষণ করে আছে বলে পেট্রোলিয়াম আর প্রাকৃতিক গ্যাস মন্ত্রী হরদীপ সিং পুরীয়ে মন্তব্য করেছে। আর বার্মিংহামত অল ইংল্যান্ড ব্যাডমিন্টন চ্যাম্পিয়নশিপত আজি ভারতে অভিযান আরম্ভ করব। আমার এটির বাতরি ইমানতে হয়ে গেল। পরবর্তী বাতরি পুয়া 7:55 শুনবলে পাব। নমস্কার।